Iya, Akahbani. Batri Kuisu, Onkur Jyoti Harmai, Etir Pradhan Batri Homohol. বৈদেশিক পরিক্রমা মন্ত্রী ডক্টৰ এ জয়শঙ্করে জনাইছে যে শক্তিখণ্ডৰ নিৰাপত্তা আৰু সামুদ্ৰিক পৰিবহণ সুনিশ্চিত কৰাৰ বাবে ভাৰত বদ্ধপৰিকৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে 2025-26 শৈক্ষিক বৰ্ষৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। অসমত আজি ৰঙালী বিহুৰ দ্বিতীয় দিনটো মানুহ বিহু হিচাপে পালন কৰা হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে অহা শুকুৰ আৰু শনিবাৰে দেশজুৰি নাৰী শক্তি বন্দন দৌৰৰ আয়োজন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এ জয়শংকৰে জনাইছে যে শক্তিখণ্ডৰ নিৰাপত্তা আৰু সামগ্ৰিক পৰিবহণৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বিসংগতিয়ে দেখা নিদিয়ে তাৰ ওপৰত নজৰ ৰখাৰ বাবে ভাৰত বদ্ধপৰিকৰ। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে মন্ত্ৰীগৰাকীয়ে কয় যে যোগান শৃংখলাত ব্যাঘাত জন্মাব পৰা কেতবোৰ বিষয় আলোচনা কৰিবৰ বাবে জাপানে এছীয় মহাদেশসমূহক অন্তৰ্ভুক্ত কৰি আয়োজন কৰা শক্তিখণ্ডত শূন্য নিৰ্গমন সমূহীয়া আলোচনাত তেওঁ অংশগ্ৰহণ কৰে। তেওঁ জানিবলৈ দিয়ে যে ব্যৱসায়িক জাহাজ চলাচলত হ'ব পৰা আক্ৰমণৰ ঘটনাসমূহ ভাৰতৰ বাবে কোনো ধৰণে গ্ৰহণযোগ্য নহয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গোলকীয়ভাৱে উন্নতিৰ দিশে আগবাঢ়িবলৈ হলে শক্তিখণ্ডৰ বজাৰসমূহত কোনো ধৰণৰ বাধা আহিব নোৱাৰিব। শক্তিখণ্ডৰ মুখ্য ক্ৰেতা হিচাপে ভাৰতে একেধৰণৰ চিন্তাধাৰাৰে কাম কৰিবলৈ বিচৰা দেশসমূহৰ সৈতে সঠিক অংশীদাৰিত্বৰে যোগান শৃংখলা শক্তিশালী কৰাৰ ওপৰত কাম কৰাৰ বাবে ইচ্ছুক বুলিও ডঃ জয়শংকৰে প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE 2025-26 শৈক্ষিক বৰ্ষৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। CBSEয়ে প্ৰকাশ কৰে যে উত্তীৰ্ণৰ হাৰ হৈছে 93.70%। মুঠ উত্তীৰ্ণৰ ভিতৰত ছাত্ৰী সৰ্বাধিক সংখ্যক 94.99%, ছাত্ৰ 92.69% আৰু তৃতীয় লিংগৰ 87.50% আছে। উল্লেখযোগ্য যে যোৱা বৰ্ষৰ তুলনাত এই বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 0.04% বৃদ্ধি পাইছে। ত্ৰিবান্দম আৰু বিজয়ৱাড়া অঞ্চলত সৰ্বাধিক সংখ্যক 99.79% শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱাৰ বিপৰীতে গুৱাহাটী অঞ্চলত সৰ্বনিম্ন 87.50% শিক্ষাৰ্থীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হয়। শিক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফল CBSE.gov.in, results.cbse.nic.in, CBSEresults.nic.in, ডিজিলকাৰ, উমং এপ আদিৰ জৰিয়তে লাভ কৰিব পাৰিব। ৰঙালী বিহুৰ আজি দ্বিতীয় দিনটো অসমত মানুহ বিহু হিচাপে পালন কৰা হৈছে। ৰঙালীৰ পদূলিত অসমীয়া নৱবৰ্ষক আদৰি সকলোৱে আজি মাহ হালধিৰে গা ধুই বছৰটোৰ বাবে মংগল কামনা কৰে। নিজৰ লগতে পৰিয়াল তথা সমাজৰ কুশল কামনাৰ বাবে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দৌল দেৱালয় আদিত বহু লোকৰ সমাগম হয়। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল পেঁপা গগনৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশীষ লয়। পিঠাপনা জা জলপানেৰে অতিথি আপ্যায়ন কৰা হয়। বিভিন্ন ঠাইত মঞ্চ বিহু কাৰ্যসূচী অনুষ্ঠিত হয়। উজনি অসমৰ আটাইকেইখন জিলা আৰু নামনি অসমতো বিহু উপলক্ষে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মণিপুৰৰ গৃহমন্ত্ৰী গোবিন্দাস কণ্ঠজামে জনসাধাৰণক ভুৱা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। ইম্ফলৰ মন্ত্ৰীপুখুৰীত নতুনকৈ নিৰ্মাণ হোৱা সচিবালয়ৰ মন্ত্ৰী ভৱনত সংবাদ মাধ্যমক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে বিষ্ণুপুৰ জিলাত কালি সংঘটিত এটা দুৰ্ভাগ্যজনক ঘটনাৰ বাবে বৰ্তমান জিলাখনত উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে বিষ্ণুপুৰ জিলাত কালি হোৱা এটা বিক্ষোভৰ ঘটনাত বিক্ষোভকাৰীসকলে দুখনকৈ বাহন ভাঙি লণ্ডভণ্ড কৰে। ইয়াৰ লগতে আৰক্ষী প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বাহিনীয়ে বিক্ষোভকাৰীসকলক বাধা দিয়াৰ সময়ত 12 বিক্ষোভকাৰী গুৰুতৰভাৱে আহত হয়। এই ঘটনাৰ সবিশেষ জনাই মন্ত্ৰীগৰাকীয়ে কয় যে বিষ্ণুপুৰ জিলাত কালি পুৱাৰ ভাগত CISF, আছাম ৰাইফলছ আৰু ৰাজ্যিক আৰক্ষী বাহিনীয়ে গোপন সূত্ৰৰ পম খেদি তুলিহাল বিমানবন্দৰৰ পৰা নিচাযুক্ত দ্ৰব্য সৰবৰাহী এটা দলক কৰায়ত্ত কৰি সোধপোছ আৰম্ভ কৰিছিল। সোধপোছৰ বাবে দলটোক থানালৈ লৈ অহাৰ বাটত মহিলাৰ এটা দলে ভুলবশতঃ এটা বিশেষ জনজাতিৰ এজন ব্যক্তিক আৰক্ষীৰ বাহনৰ ভিতৰত থকাৰ কথা দাবী কৰে আৰু এই ঘটনাই হিংসা ৰূপ লয়। তেওঁ লগতে কয় যে সামৰিক বাহিনীৰ বহুকেইজন কৰ্মচাৰী এই ঘটনাৰ সৈতে সাঙুৰ খাই পৰিছে আৰু ন্যায় তথা নিৰাপত্তাৰ বিষয়টো ইয়াৰ সৈতে জড়িত হৈ আছে। নিৰাপত্তা বাহিনীয়ে কেন্দ্ৰীয় সামৰিক বাহিনীৰ সৈতে যুটীয়াভাৱে অভিযান চলাই আছে আৰু এই হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটোৱাৰ ব্যক্তিকেইজনক বিচাৰি উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যখনৰ নাগৰিকসকলক ভুৱা তথ্য প্ৰচাৰ নকৰিবলৈ লগতে শংকিত হৈ যিকোনো পদক্ষেপ হাতত নল'বলৈ আহ্বান জনাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিহারৰ উপমুখ্যমন্ত্রী তথা বিজেপি নেতা সম্রাট চৌধুরীয়ে আজি পাটনার লোকভবনত আয়োজিত এটা অনুষ্ঠানত রাজ্যখনের নতুন মুখ্যমন্ত্রী হিসাবে শপথ গ্রহণ করে। বিহারৰ রাজ্যপাল লেফটেনেন্ট জেনেরেল সৈয়দ আতা হুসেনে তেওঁক পদ আর গোপনীয়তার শপথ গ্রহণ করায়। শ্রীচৌধুরী রাজ্যখনের ২৪সংখ্যক মুখ্যমন্ত্রী আর মুখ্যমন্ত্রী পদত অধিষ্ঠিত বিজেপির প্রথমগী নেতা। এই অনুষ্ঠানত জনতা দল ইউনাইটেডৰ নেতা তথা চৰাই বিধায়ক বিজয় কুমাৰ চৌধুৰী আৰু সুপলৰ বিধায়ক বিজেন্দ্ৰ প্ৰসাদ যাদৱেও উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, বিজেপিৰ জ্যেষ্ঠ নেতা জে পি নাড্ডা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে বিহাৰত নতুন চৰকাৰ গঠন কৰাৰ পাছতে নতুন মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰা হৈছে। কেবিনেট সচিবালয় বিভাগৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তি মতে মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীক গৃহ, সাধারণ প্রশাসন আদিকে ধরে ২৯টা বিভাগের দায়িত্ব দিয়া হয়েছে। উপ মুখ্যমন্ত্রী বিজয় কুমার চৌধুরীক সংসদীয় পরিক্রমা, জলসম্পদ আদিকে ধরে ১০টা বিভাগের দায়িত্ব দিয়া হয়েছে। অন্য এগারী উপ মুখ্যমন্ত্রী বিজেন্দ্র প্রসাদ যাদবে বিত্ত আদিকে ধরে ৮টা বিভাগের দায়িত্ব সম্ভালিব। পশ্চিমবঙ্গ বিধানসভা নির্বাচনের প্রথম পর্যায়ের ভোটগ্রহণের দিন চমু চাপি অহার রাজ্যখনত প্রচার অভিযান তীব্রতর হয়ে উঠিছে। শাসক বিরোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ মালদাহৰ পৰা ভাৰ্চুৱেলি দাৰ্জিলিঙৰ লাবং খেলপথাৰত দলীয় পাৰ্টীৰ সমৰ্থনত এখন নিৰ্বাচনী সভাত অংশ লয়। ৰাজ্যক সম্বোধন কৰি তেওঁ কয় যে পশ্চিমবংগৰ গোৰ্খা জনগোষ্ঠীৰ সমস্যা সমাধানৰ লগতে গোৰ্খা জনগোষ্ঠীৰ বিৰুদ্ধে হোৱা ভুৱা গোচৰ প্ৰত্যাহাৰ কৰা হ'ব। আনহাতে শ্ৰীশ্বাহে এই সভাত তৃণমূল কংগ্ৰেছৰ মুৰববী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সমালোচনা কৰে। এই প্ৰচাৰ সভাত শ্ৰীশাহক বিজেপি জ্যেষ্ঠ নেতা নিৰ্মলা সীতাৰমন, স্মৃতি ইৰাণী আৰু অনুৰাগ ঠাকুৰে সংগ দিয়ে। প্ৰতিকূল বতৰৰ বাবে দাৰ্জিলিং ভ্ৰমণ কৰিবলৈ নোৱাৰাৰ বিষয়টোক লৈ দুখ প্ৰকাশ কৰি শ্ৰীশ্বাহে কয় যে তেওঁ অতি শীঘ্ৰে শিলিগুৰি তথা দাৰ্জিলিঙৰ পাদদেশত অৱস্থিত চুকানা অঞ্চল ভ্ৰমণ কৰি বিশাল গণসমাৱেশত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে শ্ৰীশ্বাহে আলিপুৰদুৱাৰৰ ফালাগাটা মিল ৰোডত এখন নিৰ্বাচনী সভাত ভাগ লয়। ৰাছিয়াই কালি ইউক্ৰেইনৰ দক্ষিণ বন্দৰৰ আন্তঃগাঁথনিক লক্ষ্য কৰি শতাধিক ড্ৰোন আৰু ৩টা বেলিষ্টিক মিছাইল প্ৰক্ষেপণ কৰে। ইউক্ৰেইনে জানিবলৈ দিয়া মতে আক্ৰমণত এজন ব্যক্তি নিহত হোৱাৰ লগতে ৭গৰাকী ব্যক্তি আহত হয়। ইউক্ৰেইনৰ বায়ুসেনা বিভাগে আক্ৰমণত মিছাইলৰ লগতে ৩২৪টা ড্ৰোন ব্যৱহাৰ কৰা হৈছিল বুলি জানিবলৈ দিয়ে। সংবাদ মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেনেলেস্কিয়ে জানিবলৈ দিছে যে যোৱা ২৪ ঘণ্টাত ইউক্ৰেইনৰ নিক্ৰো, চাৰ্কাছি, খিকিপ, ক্ৰিভিৰি, চাৰ্নিভিভৰ লগতে আন বহুতো অঞ্চলত এই আক্ৰমণ চলোৱা হয়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে মহিলাৰ বিকাশ আৰু নাগৰিকৰ শক্তিশালী অংশগ্ৰহণ সুনিশ্চিত কৰাৰ অৰ্থে অহা শুকুৰ আৰু শনিবাৰে দেশজুৰি নাৰী শক্তি বন্ধন দৌৰৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে এই দৌৰ শুকুৰবাৰে পাটনা আৰু জয়পুৰত অনুষ্ঠিত হ'ব। শনিবাৰৰ দিনটোত এই নাৰী শক্তি বন্ধনৰ বিশেষ অনুষ্ঠান দিল্লী, কটক, মুম্বাই, ইন্দোৰ আৰু বেংগালুৰুত অনুষ্ঠিত হ'ব। ছাত্ৰী, মহিলা কৰ্মচাৰী, মহিলা উদ্যমী, মহিলা খেলুৱৈ আৰু সমাজৰ বিভিন্ন স্তৰৰ বৃহৎসংখ্যক মহিলাই যাতে এই দৌৰত অংশগ্ৰহণ কৰে সেয়া সুনিশ্চিত কৰা এই দৌৰৰ মুখ্য উদ্দেশ্য বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। সংসদৰ চলিত অধিৱেশনৰ সময়ত এই দৌৰ অনুষ্ঠিত কৰাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে এই দৌৰৰ সময়ছোৱাত মহিলাসকলৰ অগ্ৰগতিৰ সৈতে জড়িত হৈ থকা বিভিন্ন বিষয় সন্দৰ্ভত উদয় হোৱা বিভিন্ন প্ৰশ্ন সদনৰ সমাগত অধিৱেশনৰ সময়ছোৱাত আলোচনা কৰা হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালোৰৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া ৪:৩০ আৰম্ভ হ'ব। টছত জয়ী হৈ ইতিমধ্যে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। নিৰ্বাচন আয়োগে অহা ৩৩ এপ্ৰিলত হ'বলগীয়া তামিলনাডু বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ভোটদাতাৰ তথ্য সম্বলিত কাগজ চমুকৈ PIS বিতৰণ কৰিছে। এই কাগজত ভোটদাতাৰ তথ্য, ভোটগ্ৰহণ কেন্দ্ৰৰ স্থান, ভোটগ্ৰহণৰ তাৰিখ আৰু সময়ৰ লগতে ভোটদাতাসকলে ভোটদানৰ দিনটোত পালন কৰিবলগীয়া কামসমূহ সন্দৰ্ভত নিৰ্দেশনা সন্নিৱিষ্ট থাকিব। এই কাগজখনৰ বিতৰণৰ ফলত ভোটগ্ৰহণ কেন্দ্ৰসমূহত অনাহক ভিৰ হ্ৰাস কৰিব পাৰিব বুলি আশা কৰা হৈছে। বাতৰি শেষ কৰাৰ আগে প্ৰধানমন্ত্ৰীকেইটা আকৌ এবাৰ পঢ়ি দিছো। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে জনাইছে যে শক্তিখণ্ডৰ নিৰাপত্তা আৰু সামগ্ৰী পৰিবহণ সুনিশ্চিত কৰাৰ বাবে ভাৰত বদ্ধপৰিকৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ২০২৫-২৬ শিক্ষাবৰ্ষৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। অসমত আজি ৰঙালী বিহুৰ দ্বিতীয় দিনটো মানৱ বিহু হিচাপে পালন কৰা হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে অহা শুকুৰ আৰু শনিবাৰে দেশজুৰি নাৰী শক্তি বন্ধন দৌৰৰ আয়োজন কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।